আকাশবাণী গুৱাহাটী প্ৰয়োজনীয় সময়ৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱীন দাস। জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি পৰিব। মেলাৰ মুখ্য আকৰ্ষণ ঐতিহাসিক বিনিময় প্ৰথাৰ হাতত পাহাৰৰ মামা মামীসকলে থলুৱাভাৱে উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰী ভৈয়ামৰ লোকসকলৰ অন্যান্য সামগ্ৰীৰ সৈতে আদান প্ৰদান কৰে। ইয়াৰ পাছতেই জোনবিলৰ পাৰত পৰম্পৰাগত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। গোভা ৰজা দীপ সিং দেওৰজাই সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰে। এই মেলাৰ সৈতে সংগতি ৰাখি তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাত কালি মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত 22 গৰাকী তিৱা ৰজাক ৰাজ ভাট্টা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী পীয়ুষ হাজৰিকাই তিৱা ৰজাসকলক ৰাজ ভাট্টা প্ৰদান কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে জনজাতীয় সংৰক্ষিত এলেকাত কোনোধৰণৰ দখল আৰু ঔদ্যোগিক প্ৰতিষ্ঠান স্থাপন কৰা নহয় বুলিও মন্তব্য কৰে।
আমাৰ গৌৰৱ জোনবিল মেলাত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হলো আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাৰ মধ্য অসমৰ তিৱা ৰজাসকলক যি ভাট্টা দিয়া হয় সেই ভাট্টা প্ৰদান কৰিলো। আমাৰ চৰকাৰে সিদ্ধান্ত লৈছিলো 5 কোটি টকা আমি ইয়ালৈকে দিম, অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব স্থায়ী প্ৰকল্প নিৰ্মাণৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ আগ্ৰহত আমি 1 কোটি টকা খৰচ কৰি এই মেলাস্থলী আমি ব্যক্তিগত মানুহৰ পৰা ক্ৰয় কৰি মেলা সমিতিক দিবলৈকে সক্ষম হৈছিলো। আৰু নিশ্চয়কৈ কৰিব লগা আছে এই মেলাখনৰ উত্তৰণৰ কাৰণে, আৰু কৰিম ৰাইজক প্ৰতিশ্ৰুতি দিছো।
ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেংচাপুৰীত অহা 26-30 জানুৱাৰীলৈ 10ম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱৰ বাবে 600 বিঘা ভূমি সামৰি প্ৰস্তুতি প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লোৱাৰ কথা। এই মহোৎসৱত প্ৰায় 10,000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাত কালি 600ৰো অধিক লোকে বিজেপিত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত মন্ত্ৰী বিমল বৰাৰ লগতে বিজেপিৰ ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰাও উপস্থিত থাকে। তৃণমূল পৰ্যায়ৰ পৰা দলক অধিক শক্তিশালী কৰাৰ লগতে জনসাধাৰণক সবলীকৰণৰ দিশে নিষ্ঠাৰে কাম কৰিবলৈ মন্ত্ৰী বিমল বৰাই সকলোৰে প্ৰতি আহ্বান জনায়। মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ত কালি ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ড NFDBৰ উত্তৰ পূৰ্বাঞ্চলীয় আঞ্চলিক কেন্দ্ৰ গুৱাহাটীৰ উদ্যোগত এটা প্ৰশিক্ষণ আৰু সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ত্ৰৈলক্য পামেগাম, মীন বিভাগৰ বিষয়ববীয়াসকলৰ লগতে মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা মীন পালকসকল উপস্থিত থাকে। 77 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত নতুন দিল্লীত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব। ধুবুৰীৰ আছাৰীকান্দিৰ ভৌগোলিক সূচাংগৰ পৰিস্থিতি লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত উজ্বলি উঠিব। গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত সম্প্ৰতি প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9 বজাত গণৰাজ্য দিৱসৰ পতাকা অনাৱৰণ কৰিব। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা অনাৱৰণ কৰিব। ইয়াৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় 26 জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্ত এখন জাননী জাৰি কৰিছে। তদুপৰি জিলা প্ৰশাসনে 25 জানুৱাৰীৰ পুৱা 8 বজাৰ পৰা 27 জানুৱাৰীৰ নিশা দিনৰ 12 বজালৈ ডিব্ৰুগড় পৌৰ নিগম এলেকাৰ ভিতৰত আৰু খনিকৰ চাৰিআলিৰ পৰা ডিব্ৰুগড় চহৰলৈ ডাম্পাৰ নিৰ্মাণ সামগ্ৰী সৰবৰাহ কৰা যান বাহন তথা অন্যান্য গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰিছে। জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কালি সমাগত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জাগি ভকতগাঁৱত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।